লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্রাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে
সুপাৰ হিটছ 93.5 ৰেড এফএমত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আশা কৰোঁ আপোনাৰ ভাল, প্ৰেমত পৰি থাকক, নতুন নতুন কথা শিকি থাকক। আহক এই ষ্টৰিটিৰ পৰা আৰু কিছু নতুন কথা আজি শিকোঁ। আজি যিখন চিঠি হাতত লৈছোঁ, এই চিঠিখন পঠিয়াইছে নগাঁৱৰ পৰা ৰুবিয়ে। তেওঁ ৰুবি বা বুলি দিছে, চ' মই তেওঁক বা সম্বোধন কৰিম। তেওঁ লিখিছে, মৰমৰ পাহি, চিঠিৰ দ্বাৰাই তোমালৈ পঠিয়ালোঁ অজস্ৰ মৰম আৰু ভালপোৱা। পাহি, তোমাক মই স্পেচিয়েলি থেংক ইউ দিব বিচাৰিছোঁ এই কাৰণেই যে এনেকুৱা এখন প্লেটফৰ্ম আমাক দিয়াৰ বাবে যাৰ দ্বাৰা আমি মনৰ মাজত সাঁচি ৰখা কিছুমান ভাল লগা কথা তোমাক ক'ব পাৰোঁ আৰু সেইখিনি তোমাৰ ভইচেৰে ৰাইজৰ মাজত খুব সুন্দৰকৈ উপস্থাপন কৰিব পাৰা। পাহি, তোমাক মই চিনি পোৱা বৰ বেছি দিন হোৱা নাই যদিও খুব কম দিনৰ ভিতৰতে তোমাৰ আজি পাহিৰ লাভ ষ্টৰীৰ নিয়মীয়া শ্ৰোতা হৈ পৰিছোঁ। আচলতে কি জানা পাহি, মই মোৰ লাভ ষ্টৰীটোৰ কথা ক'বলৈ যাওঁতে বহু বছৰ পিছুৱাই যাব লাগিব, সেইবাবে এতিয়া মোৰ লাভ ষ্টৰীটোত দিন বাৰ এইবিলাক সঠিকভাৱে মনত নাই। কিন্তু সেই সময়ত উইদাউট মোবাইলেৰে মাত্ৰ দুই এখন চিঠিৰে দূৰণিবটীয়া এটা প্ৰেম কাহিনী কেনেকৈ চিৰস্থায়ী কৰিব পাৰি তাকেহে ব্যক্ত কৰিব বিচাৰিছোঁ। পাহি, মই ৰুবি, ঘৰ লক্ষীমপুৰৰ ঢকুৱাখানাৰ এখন ভিতৰুৱা গাঁৱত। আমাৰ প্ৰেম কাহিনীটো 1997-98 মানৰ আৰু কাহিনীটোৰ নাম দিব বিচাৰিছোঁ ট্ৰু লাভ। চ' আজি আমি শুনিম ৰুবিবাৰ ষ্টৰী ট্ৰু লাভ, আৰু এয়া হৈছে 1997-98ৰ প্ৰেম কাহিনী। ইমান ইণ্টাৰেষ্টিং হ'ব ভাবকচোন, যিটো সময়ত মোবাইল নাই, অকল চিঠি আৰু তাতে আকৌ লং ডিষ্টেঞ্চ। চ' আই এম অল ছেট ফৰ টুডেজ লাভ ষ্টৰী। আপুনিও একদম সাজু হৈ যাওক। আই এম শ্যৰ আপুনি হেডফোনডাল লগাই লৈছে, গতিকে ৰুমটো একদম আন্ধাৰ কৰি লওক আৰু লাভ ষ্টৰীৰ প্ৰেমত পৰি যাওক। 93.5 ৰেড এফএম বাচ্চা তে দেখো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰজে পাহিৰ হৈতে।
চুপু হিটছ 93.5 ৰেড এফএমত মই জবনাৰ সৈতে পাহি, আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফএম লাভ ষ্টৰী। আজি যাৰ লাভ ষ্টৰী শুনি আছোঁ সেয়া হৈছে নগাঁৱৰ পৰা পঠিয়াইছে ৰুবিয়ে, আৰু তেওঁক ৰুবি বা বুলি সম্বোধন কৰিছোঁ কাৰণ তেওঁ বয়সত মোতকৈ বহুত ডাঙৰ। জীৱনত হয়তো প্ৰথমখন চিঠি য'ত মই কাৰোবাক বা বুলি সম্বোধন কৰিছোঁ, আজিলৈকে সদায় পাহি বা বুলিয়ে মোক সম্বোধন কৰি আছিলে। চ' ৰুবিবাৰ আজি ষ্টৰী আমি শুনি আছোঁ সেয়া হৈছে ট্ৰু লাভ। তেওঁলোকৰ প্ৰেমৰ আৰম্ভণি হৈছিলে 1997-98ত, মানে 1997ৰ কথা। আগলৈ চিঠিখনত লিখিছে, পাহি, মই যেতিয়া এমএড এডমিশ্যন ল'বৰ বাবে ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ আহিছিলোঁ, হোষ্টেলৰ বাবে কিছুদিন ৰ'বলগীয়া হোৱাত কেইদিনমানৰ বাবে মা দেউতাৰ সন্মতিক্ৰমে মোৰ আমৈ তাৱৈৰ ঘৰতে থাকিব ল'লোঁ। কাৰণ আগতে চাকৰি সূত্ৰে আমৈ হোত যদিও ঢকুৱাখানাত আছিলে, তাৱৈ অৱসৰ লোৱাৰ পিছত তেওঁলোক ডিব্ৰুগড়তে নিগাজিকৈ থাকিবলৈ ল'লে। ইউনিভাৰ্চিটিৰ পৰা কেই কিলোমিটাৰমান দূৰতে তেওঁলোকে বাস কৰে। আমৈ তাৱৈৰ যদিও চাৰিজন ল'ৰা ছোৱালী, তথাপিও মোক কিন্তু বহুত মৰমেৰে ৰাখিছিল। এই চিঠিখনৰ জৰিয়তে তেওঁলোকক মই থেংক ইউ দিব বিচাৰিছোঁ, কিয়নো সেই ঘৰখনৰ পৰাই আমাৰ প্ৰেম কাহিনীটো ষ্টাৰ্ট হৈ বৰ্তমান সুখেৰে আমি সংসাৰখন ধৰি ৰাখিব পাৰিছোঁ। ল'ৰাজনৰ নাম পাহি ৰক্তিম। তেওঁৰ ঘৰ নগাঁৱৰ পৰা অলপ ভিতৰলৈ এখন গাঁও। এতিয়া অৱশ্যে আগৰ নিচিনা হৈ থকা নাই, ঠাইবিলাক বহুত ডেভেলপ হ'ল। যি কি নহওক পাহি, এদিন সন্ধিয়া সময় আমৈৰ ঘৰত সন্ধিয়া প্ৰাৰ্থনা কৰি উঠাৰ পিছতেই কলিং বেলটো বাজি উঠাত সিটো কোঠালিৰ পৰা আমৈয়ে মাত লগালে, ৰুবি দৰ্জাখন খুলি দিয়াচোন, কোনবা আহিল এই সময়ত। মই লাহেকৈ দৰ্জাখন খুলি দি দেখোঁ বেগ চেগ লৈ এজন ল'ৰা বাৰাণ্ডাত থিয় দি আছে। মোক দেখা পাই সুধিলে,
পিহি ঘৰত আছেনে?
মই খুব শান্তভাৱে ক'লোঁ, আছে, আহকচোন ভিতৰলৈ বহক। সিফালৰ পৰা আমৈ কোননো আহিছে ৰুবি বহিব দিলানে বুলি কৈ তেওঁক দেখা পাই, অ ৰক্তিম, তই ক'ৰ পৰা আহিলি? ঘৰ চিনি পালি তই? ইমান ডাঙৰ হৈ পৰিছ পাই, ইত্যাদি কথা বতৰা পাতিলে। এনেকৈ ৰাতিটো কোনো কথা বতৰা নোহোৱাকৈয়ে পাৰ হ'ল। চ' আমাৰ হিৰোৰ এণ্ট্ৰি হৈছে। এতিয়া যিহেতু ৰুবি বা বুলি সম্বোধন কৰিছোঁ, চ' ৰক্তিম ভিন্দ বুলিয়ে ক'ব লাগিব। চ' ভিন্দৰ এণ্ট্ৰি হৈ গ'ল, আহ। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে এন 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি আপুনি শুনি আছে ট্ৰু লাভ ৰুবিবাৰ ষ্টৰী। আগলৈ লিখিছে, পিছদিনা আমোৱে ডাইনিং টেবুলত চাহ জলপান খোৱাৰ সময়ত মোক চিনাকি কৰি দিয়াত, মানে কিয় মই তেওঁলোকৰ ঘৰত আছোঁ, ঘৰ ক'ত ইত্যাদিবিলাক কথা ৰক্তিমৰ আগত কৈ আছে। ইয়াতো এটা ইণ্টাৰেষ্টিং কাহিনী জড়িত হৈ আছে পাহি। ৰক্তিমক মই প্ৰায় 6 বছৰমান, মানে 1994ৰ কথা, যেতিয়া ক্লাছ 7-8 পঢ়ি আছিলোঁ তেতিয়াই তাক লগ পাইছিলোঁ আমৈৰ ঘৰত, আমৈৰ ডাঙৰ ছোৱালীৰ বিয়াত। সেই বিয়াখনলৈ ৰক্তিমৰ ঘৰৰ সকলো মানুহ আৰু আমাৰ ঘৰৰো মা দেউতা ভণ্টি আহিছিল। বিয়াৰ পিছতে বিয়া খাবলৈ অহা ৰাতি থকা আলহীক লৈ আমি চব ডিব্ৰুগড় অলপ ফুৰিবলৈ ওলাই গৈছিলোঁ। ৰক্তিমতো লগত ওলাইছিলে। একেলগে ফুৰিছিলোঁ যদিও কোনো মাত বোল হোৱা নাছিল, সকলোৱে মাত্ৰ হাঁহি ফূৰ্তি কৰি ফটো উঠাত ব্যস্ত। চোৱা পাহি, সেই একেজন ল'ৰাকে যে পুনৰ তেওঁলোকৰ ঘৰতে আকৌ লগ পাম একদম সপোনতো ভবা নাছিলোঁ। ভগৱানৰ যে কি মহিমা! যি কি নহওক, ৰক্তিমক পুনৰ আমোৱে চিনাকি কৰি দিলে, তেওঁৰ ডাঙৰ ককায়েকৰ ল'ৰা। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত কিবা এটা জবৰ কাৰণে আজি অলপ দিন তেওঁলোকৰ ঘৰতে থাকিব, ভাড়া ঘৰ এটা নোপোৱালৈকে। বাস সিমানখিনি কথা, সিমানখিনি পৰিচয় আমোৱে মোৰ আৰু তেওঁৰ দাঙি ধৰিলে। চ' ৰুবিও তেওঁলোকৰ আমৈৰ ঘৰত আছে যেতিয়ালৈকে হোষ্টেলৰ ছিট নাপায়, আৰু ভিন্দু মানে ৰক্তিমো যেতিয়ালৈকে এটা ভাড়া ৰুম নাপায় তেওঁ আমৈহঁতৰ ঘৰতে, মানে এওঁলোকৰ ঘৰতে থাকিব। চ' ৰুবি বা আৰু ৰক্তিম ভিন্দু একেলগে একেটা ঘৰতে থাকিব। চ' ইয়াৰ পৰা ইণ্টাৰেষ্টিং কি টুইষ্ট হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এন 93.5 ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
ৱেলকাম বেক ছুপাৰ হিটছ 93.5 ৰেড এফ এমত। মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো ৰুবিবাৰ ষ্টৰী ট্ৰু লাভ। আগলৈ তেওঁ লিখিছে, এনেকৈ 4-5 দিন পাৰ হ'ল পাহি। আমি ইজনে সিজনক খুব কম সময় লগ পাওঁ কাৰণ ৰক্তিমৰ জবৰ পৰা অহা বহুত পলম হয়। ময়ো ক্লাছ কৰি আহোঁতে আহোঁতে সন্ধিয়া লাগে, কেতিয়াবা ঠিক টাইমত অটো বা বাছ নাপাওঁ। এনেদৰে গধূলি চাহ খাওঁতে বা ভাত খোৱা টেবুলত অলপ সময় পাওঁ। মিছা নকওঁ পাহি, ইটোৱে সিটোক মিহিকৈ চাওঁ যদিও বিশেষ একো কথা বতৰা নহয় কাৰণ আমৈৰ দুটা ল'ৰা বৰ জমনি, দিনৰ সকলো জমনি কথা ডাইনিং টেবুলত শ্বেয়াৰ কৰে। গতিকে সকলোৱে বহুত ফূৰ্তিৰ মাজেৰে ৰাতিৰ সাজ একেলগে খাওঁ। এদিন ৰক্তিম এসপ্তাহৰ ভিতৰতে পাহি ডিউটিৰ পৰা আহি পেহীক, মানে মোৰ আমৈক কোৱা শুনিলোঁ যে,
পেহী অ' মই সুবিধা মতে সৰু ভাড়াঘৰ এটা পালোঁ, 2-3 দিনমানতে শ্বিফ্ট হৈ দিম বুলি ভাবিছোঁ আৰু।
ক'ত? ওচৰতে নে?
ওচৰতে, বেছি দূৰ নহয়, অহা যোৱা কৰি থাকিব পাৰিম কেতিয়াবা।
ভাড়াটো মিলিছে?
মিলিছে, সব সুবিধা মতে হৈছে।
অ' ঠিকে আছে তেন্তে ন, এই দুদিনমানে আৰু আৰু আমাৰ লগত ন, তেতিয়া কিন্তু কথাষাৰ শুনি মনটো অলপ সময়ৰ বাবে বেয়া লাগিছিল, যদিও ভাবিলোঁ মইতো হোষ্টেলৰ লিষ্ট ওলালে গুচি যাম। এনেকৈ 2-1 দিন যোৱাৰ পিছত এদিন ৰক্তিম হঠাৎ ডিউটিলৈ যাওঁতে, তাৰ প্ৰয়োজনীয় সকলোবিলাক বস্তু বাহিনী লৈ ওলাই যাওঁতে মোৰ ফালে চাই ক'লে,
ৰুবি লগ পাই ভাল লাগিলে, আকৌ সোনকালে লগ পাম দে।
কথাষাৰ শুনি পাহি বহুত ভাল লাগিল যদিও মনটো অকণমান দুখ লাগিছে, কিন্তু একো ফিলিংছ নাই। ঠিক এনেদৰে পুনৰ 1 উইকমান যোৱাৰ পাছত ময়ো হোষ্টেলৰ লিষ্ট ওলোৱাত হোষ্টেল গুচি গ'লোঁ। মই যিদিনাখন হোষ্টেল গৈছিলোঁ সেইদিনাখন কিন্তু পাহি আমৈ তাহৈ বৰ আৱেগিক হৈ পৰিছিল। তথাপিও উপায় নাই, এনেকৈ যদিও আমি দুটা তেওঁলোকৰ ঘৰৰ পৰা গ'লোঁ, ছানডে হ'লেই কিন্তু আমি আহি যাওঁ, মাজে মাজে ৰক্তিমো আহে, লগ পাওঁ, কথা বতৰা পাতোঁ, আমি বহুত এনজয় কৰোঁ। চ' দুয়ো নিজৰ নিজৰ ৰাস্তালৈ গ'লগৈ, মানে ৰুবি বা হোষ্টেল আৰু ৰক্তিম ভিন্দু ঘৰ, মানে ভাড়া ৰুম পালে। চ' দুয়ো ওলাই গ'ল, কিন্তু কেতিয়াবা লগ পোৱা হৈ থাকে। চ' আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। এন 93.5 ৰেড এফ এম বজাতে ৰাখো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী
সুপারহিটস 93.5 রেড এফ এমত মজা আপনার সুতে পাহি আর আপনি শুনে আছে বিকিন স্পেশাল শো রেড এফ এম লাভ স্টোরি। আজি শুনে আছো রবিবার স্টোরি ট্রু লাভ। আগলতা লিখিছে, এনেকৈ এদিন সানডে আহোঁতে মোৰ কিবা কামৰ বাবে আমৰ ঘৰৰ পৰা যোৱা দেৰি হোৱাত আমৈ ৰক্তিমক ক'লে,
ৰক্তিম তই আজি ৰুবিক হোষ্টেলত থৈ আহিব পাৰিবিনে, দেৰি হ'ল নহয়।
অঁ হ'ব বাৰু দিয়ক।
অঁ দিগদাৰ নহয়তো ন?
নাই নাই একো নাই, মই তাইক থৈ গুচি যামগৈ। অঁ
অঁ
ঠিক আছে।
আমি দুয়োটা এখন অ'টোৰে ঠিক সন্ধিয়াৰ আগে আগে হোষ্টেল পালোগৈ আৰু মোক নমাই থৈ তেওঁ গুচি গ'ল। এনেকৈ কিন্তু আমাৰ ঘনিষ্ঠতা বাঢ়িবলৈ ধৰিলে। এদিন ৰক্তিমে মোক ক'লে,
ৰবি
অঁ
মোৰ তোমাৰ লগত কিবা কথা অলপমান আছিলে, বিশেষ ডাঙৰ নহয় বাৰু, তেওঁ বুলিও অকণমান লগ পাব বিচাৰিছিলোঁ।
অঁ দে দেওবাৰে দেখোন লগ পামেই আমৈ তাক।
এই তাত আৰু চব কথা পাতিবলৈ ভাল নালাগে ন, পোৱালি পোৱালিকেইটা লাগিয়ে থাকে। বাহিৰতে লগ পাব পাৰি নেকি?
মই পিছে বিশেষকৈ ডিব্ৰুগড় চিনি নাপাওঁ।
ময়োতো নাপাওঁ।
ঠিক আছে, মই মোৰ ফ্ৰেণ্ড নিহাক ক'ম বাৰু, মই নিহাক লৈ পেলাই আহিম, তাই চিনি পায়, তাই য'ত কয় মই সেইটো তোমাক কৈ দিম, তালৈকে আহি যাবা।
ঠিক আছে ঠিক আছে, হ'ব পাৰে।
ঠিক আছে দিয়া। নিহাক মই কথাখিনি ক'লোঁ আৰু তাই মোক ক'ত লগ কৰিব পাৰিম ক'লে, আৰু তেনেকৈ ৰক্তিম মই আৰু নিহা এদিন এখন ৰেষ্টুৰেণ্টত লগ হ'লোঁ। বৰ্তমান নিহা যোৰহাটত থাকে। চ' ভিন্দু আৰু ৰবিবা লগ পালে এখন ৰেষ্টুৰেণ্টত, কিন্তু লগত ৰবিবাৰ ফ্ৰেণ্ড এজনীও গৈছে, নিহা। তো আগলৈ কি হয় আৰু কি কথা আছিলে ৰক্তিম ভিন্দুৰ জানিবলৈ অকণমান অপেক্ষা কৰক। এনআই 3.5 ৰেড এফএম বজাতে ৰাখক।
ৰেড এফএম লাভ ষ্টৰী।
আমাৰ দুজনক কথা পাতিব দি অলপ সময়ৰ বাবে নেহা কিবা এটা কিনিব আছে বুলি আঁতৰি যোৱাত ৰক্তিমে ক'লে,
ৰবি মই তোমাক কথা এটা কম বুলি কৈছিলো যে তাই নাই যিহেতু পটককে কৈ দিওঁ বুলি
ভাবিছো।
আরে তুমি হাসিছা কেলে, সিরিয়াস কথা এটা কব
লৈছা,
তুমি সন্মতি দিবা তো?
বেয়া কথা নহয় তো।
আরে বেয়া কথা কিয় কম, তুমি বা কেনেকে লওয়া এটা ভাল বুলি লওয়া না,
আগতে কথা তো কোয়া, তেতিয়াহে মই জানিম সন্মতি দিব পাৰি নে নোৱাৰি নে কি কথা তোকা।
আসলতে আমি একদিন তাত থকাৰ পাছত লগ পাই বা কি না জানো তোমাক পাহৰিব পৰা নাই, তাৰমানে মই ক'ব বিচাৰিছোঁ যে মই চাগে তোমাৰ প্ৰেমত পৰিছোঁ, আৰু সেয়া তুমি বা কি কোৱা এতিয়া, তোমাৰ কিবা আপত্তি আছে নেকি? একো নক'লা যে,
অলপ সময় দিয়া মোক, মই জনাম বাৰু তোমাক।
ঠিক আছে ঠিক আছে।
মই অলপ সময়ৰ বাবে গপচ হৈ গ'লোঁ এইকাৰণেই যে মোৰ মা দেউতাই কেতিয়াও মোক বা ভণ্টিক দূৰৈত বিয়া দিয়াৰ কথা ভাবিব নোৱাৰো বুলি কৈ থকা শুনো। এতিয়া ইমান এটা গধুৰ বুজা কেনেকৈ সহ্য কৰিব এইবোৰ কথাকে ভাবি মই অকণমান দেৰি মনে মনে আছিলোঁ। ৰক্তিমক কেৱল অলপ সময় দিয়া বুলি ক'লোঁ। কি কৰোঁ কি নকৰোঁ বৰ দুমোজাত পৰিছিলোঁ সেই সময়ত পাহি। বাৰু যি কি নহওক, ইউনিভাৰ্চিটিৰ সময়খিনিত পঢ়া ভিৰৰ মাজতেই যে এইবিলাক সমস্যাত সোমাব লাগিব মই ভাবিবই পৰা নাছিলোঁ। তেতিয়াৰ দিনত কিবা এটা মন গ'লেও মোবাইল ফোনৰ অসুবিধাৰ কাৰণে ৰক্তিমৰ লগত কথাবোৰ শ্বেয়াৰো কৰিব পৰা নাছিলোঁ। চিঠি দিলে উত্তৰৰ বাবে বহুদিন অপেক্ষা কৰিব লাগে। ইয়াৰ মাজে মাজে আমৰ ঘৰত আমি লগ হওঁতে এদিন চেক বুজি মই ৰক্তিমক মই তোমাক ভাল পাওঁ বুলি কৈ পেলালোঁ। সি যে কিমান আনন্দিত হৈছিল পাহি আজিও ভাবিলে মোৰ মনটো ভাল লাগি যায়। এনেদৰে দিনবিলাক পাৰ হ'ল। চ' ৰক্তিম বিন্দুৰ প্ৰপ'জেল ৰূপীবাই একচেপ্ট কৰিলে, কিন্তু তেওঁলোকৰ সমস্যা এইটোৱে আছিলে যে লং ডিষ্টেঞ্চ মেৰেজ বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত মাক দেউতাকৰ এটা চিন্তা আছিলে। আগৰ চিন্তাবোৰ ভাবকচোন কেনেকুৱা আছিল, মানে ছোৱালীক বহুত দূৰত বিয়া দিয়াৰ কথা ভাবিবই নোৱাৰে বা চিন্তা কৰিব নোৱাৰে, কাৰণ তেতিয়া কমিউনিকেশ্যন বহুত এডভান্স নাছিলে, টেকন'লজি এডভান্স নাছিলে। কিন্তু এতিয়া সাত সমুদ্ৰ পাৰ ছোৱালীক বিয়া দিবলৈও চিন্তা নকৰে, কাৰণ এতিয়া টেকন'লজি ইমান এডভান্স হৈ গৈছে আৰু ডিষ্টেঞ্চ সিমানেই কমি আহিছে। সো সেই তেতিয়াৰ সমস্যা আৰু এতিয়াৰ সমস্যাৰ মাজত কিমান পাৰ্থক্য। যি কি নহওক, ৰুবিবা আৰু ৰক্তিম বিন্দু এটা সম্পৰ্কত সোমাই পৰিলে। সো আগলৈ কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে।
লিখিছে, এবাৰ মই ৰক্তিমক নজনোৱাকৈয়ে ঘৰ পালোগৈ। পাহিও কি যে আচৰিত, সিও পিছে পিছে দুদিনমানৰ পিছত এই ঢকুৱাখানা ওলালেগৈ। এজন তেওঁৰ পাতি লোৱা বন্ধুৰ সহায়ত আমাৰ ঘৰ ওলালেগৈ। মই যে কি হৈ গৈছিলোঁ তেওঁক দেখাৰ মাত্ৰকে কি কম পাহি। তেওঁ বোলে 2-3 দিনমান মোৰ লেণ্ডলাইনত কণ্টেক্ট কৰিছিলে, কিন্তু ফোন দেউতাই ৰিচিভ কৰাৰ কাৰণে ভয়তে কাটি দিয়ে। মুঠতে তেওঁক সঁচা কথা কৈ ঘৰত চিনাকি কৰি দিলোঁ, আমোৰ ককায়েকৰ ল'ৰা বুলি ক'লোঁ। তেওঁলোকে অহাৰ পিছত মোৰ আইতাই মোক কৈছিলে, ৰুবি ল'ৰাটো বৰ ধুনীয়া, তোক তালৈকে বিয়া দিম দে। কথাষাৰ শুনাৰ লগে লগে মোৰ ভাল লাগিছিল, যদিও মায়ে শুনা পায় বুলি বিৰাট ভয় খাইছিলোঁ, কাৰণ মোৰ মা বহুত ষ্ট্ৰিক্ট হয়। এনেকৈয়ে দিন মাহ বছৰ বাগৰিল। হঠাৎ খবৰ পালোঁ ৰক্তিমে চেণ্ট্ৰেল বোৰ্ডত এটা ভাল জব পাইছে, চ' ট্ৰেইনিঙৰ বাবে বাহিৰলৈ যাব। মোৰ মনটো বহুত বেয়া লাগি গ'ল, ইমান দূৰলৈ গৈ তেওঁ যদি মোক পাহৰি যায়। নাই পাহি, 2-1 চিঠিৰে তেওঁ মোৰ লগত কথা বতৰা ঠিকেই পাতি থাকিলে। মাজত কিন্তু সমস্যা কিছুমান নহা নহয়। ৰক্তিমৰ ককায়েক থকাৰ বাবে বিয়া বাৰুৰ কথা এইবোৰ চলিয়ে আছিলে। সেই সময়ত মোকো কিবা কিবি মাহঁতে কৈ থাকিছিল। আগতে ইউনিভাৰ্চিটি ষ্টুডেণ্ট মানেই বিয়াৰ বয়স, গতিকে ভাল ল'ৰা পালে বিয়াত বহিব লাগে, এয়া আছিলে মানসিকতা। গতিকে এনেকুৱা ধৰণৰ সমস্যা আহিছিলে, আৰু এনেকুৱা ধৰণৰ সমস্যা পিছে সেইটো সময়ত আছিলে। এতিয়া অৱশ্যে বহুত সলনি হ'ল। এতিয়া ডিগ্ৰী বা মাষ্টাৰ্ছ চাকৰিৰ কৰাৰ পিছত ছোৱালীজনীয়ে নিজে ডিচিশ্যন লয় যে মই বিয়া হ'ম নে নহ'ম। কিন্তু সেইটো সময়ত 1997-98 বা 2000ৰ কথা, তেতিয়া এইটোৱে আছিলে যে ডিগ্ৰী কমপ্লিট কৰাৰ পিছত ছোৱালী ডাঙৰ হ'ল আৰু এতিয়া ঘৰ এখন পাতিব পৰা হ'ল, হয়নে? বাট সেইটো সময়ৰ লাভৰ আকৌ পিউৰিটি, দ্য এছেন্স, দ্য বিউটি, দ্য ইনোচেন্স, দ্য অনেষ্টি, সেইটো আকৌ বেলেগ ধৰণৰ। আৰু আজি এই ষ্টৰিটোত আমি সেইটোৱে শিকি আহি আছোঁ, কেনেকুৱা ধৰণৰ এটা বিশ্বাস, যিমান লং ডিষ্টেঞ্চেই নহওক কিয়, ফোনেই নাথাকক কিয়, চিঠি আদান প্ৰদান হওক বা নহওক, বিশ্বাসটো কিন্তু আছিলে। চ' আগলৈ আৰু কিছু কথা লিখিছে চিঠিখনত, আৰু কি হয় জানিবলৈ অকণমান অপেক্ষা কৰক। 93.5 ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে।
ছুপাৰ হিটছ 93.5 ৰেড এফ এমত মই আপোনাৰ সৈতে পাহি, আৰু আপুনি শুনি আছে বিকিন স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী। আজি শুনি আছো ৰবিবাৰ ষ্টৰী, ট্ৰু লাভ। আগলৈ তেওঁ লিখিছে, অঁ পাহি এটা কথা কোৱাই নাই, ৰক্তিমে কিন্তু বহুত পাৱাৰৰ স্পেক্স পিন্ধে, প্ৰায় 6-7 মান পঢ়ি থকাৰ পৰাই। চ' ছোৱালীবিলাকে তেওঁৰ চকুলৈ চালেই ভয় কৰে। মই কিয় ইমান সহজভাৱে তেওঁক ল'লোঁ সেই কথাটো তেওঁ এতিয়াও ভাবিলে আচৰিত হয় বোলে। আচলতে কি জানা পাহি, মই তেওঁৰ মনটোক বৰ সন্মান কৰিছিলোঁ। তেওঁ বহুত স্পষ্টবাদী, সেইটো বহুত ভাল লাগিছিল। ময়ো কিন্তু সমানেই স্পষ্টবাদী। এনেকৈ আমাৰ দুয়োজনৰ মাজত মাত্ৰ বিশ্বাস নামৰ শব্দটোৰেই প্ৰেম চলি থাকিলে। মনত ভয় আছিল তেওঁ কিজানি মোক পাহৰি যায়। ট্ৰেইনিঙৰ পৰা আহিয়েই তেওঁ চাকৰিত জইন কৰিলে গুৱাহাটীতে, আৰু অলপ দিনৰ পিছত আমাৰ ঘৰলৈ আহি আমাৰ সম্পৰ্কৰ কথা মা দেউতাক জনালে। এনেকৈ দুয়োখন ঘৰৰ মাজৰ কথা বতৰা চলিল। ময়ো ফাইনেল এক্সাম দি ঘৰলৈ আহোঁতে আমাৰ ৰিং চেৰেমনি যা যোগাৰ চলিলে। আৰু এটা ইণ্টাৰেষ্টিং কথা পাহি, ইমান বছৰ চকু বেয়া মানুহজনৰ যে চাকৰি পাওঁতে, মেডিকেল টেষ্ট হওঁতে চকু অপাৰেশ্যন কৰি ভাল হ'ল, সেইটো মোৰে ক্ৰেডিট বুলি মই ভাবোঁ। মোক লগ পোৱাৰ পিছৰে পৰা তেওঁৰ সকলো চেঞ্জ হৈছে বুলি মই ভাবোঁ। আচলতে এইবিলাক নেদেখাজনৰ মহিমা পাহি, ভাবিলে বহুত ভাল লাগে, আৰু ইজনে সিজনক লগত শ্বেয়াৰো কৰোঁ কথাবোৰ। বাৰু যি কি নহওক, ইমান দূৰৈত দূৰৈত থাকিও আমি ইজনে সিজনক বেছি লগ নোপোৱাকৈ বিয়াৰ বাবে সন্মতি প্ৰদান কৰিলে ঘৰ দুয়োখনে। ঠিক তেনেকৈ ময়ো ফাইনেল দি উঠিলোঁ, আৰু ৰক্তিমেও চাকৰিত জইন কৰি 3-4 মাহৰ ভিতৰতেই আমাৰ বিয়াৰ যা যোগাৰ চলিলে। এনেকৈ 2001ৰ 29 জানুৱাৰীত আমাৰ যুগ্ম জীৱনৰ পাতনি মেলিলোঁ। আজি 20 বছৰত ভৰি দিলোঁ। দুটা ল'ৰা ছোৱালীৰে আমাৰ এখন সুখৰ সংসাৰ পাহি। আজি ইমান বছৰৰ আগতে লগ পোৱা ৰক্তিম আৰু আজি ৰক্তিমৰ মাজত কোনো পাৰ্থক্য নাই। সেই সহজ সৰল নম্ৰ ৰক্তিমক মই বহুত শ্ৰদ্ধাও সন্মান কৰোঁ পাহি। আই লাভ ইউ ছ' মাচ ৰক্তিম। মই তোমালৈ এই লাভ ষ্টৰিটো এইকাৰণেই পঠিয়ালোঁ যে সেই সময়ত আমি ইজনে সিজনৰ পৰা দূৰৈত থাকিও উইদাউট মোবাইলেৰে প্ৰেম শব্দটো কেনেকৈ চিৰস্থায়ী কৰিব পাৰিলোঁ। ইতি তোমাৰ ৰুবিবা। ছ' এয়া আছিলে আজি ৰুবিবাৰ ষ্টৰি। এণ্ড ৰুবিবা সঁচাকৈ মোক বুলিয়ে নহয়, আজি যিয়ে এই ষ্টৰিটো শুনি আছে ডেফিনেটলি তেওঁলোকেও এই ষ্টৰিটোৰ পৰা ইনস্পিৰেশ্যন ল'ব। যিটো সময়ত মোবাইল নাই, চিঠিও আদান প্ৰদান কৰোঁতে উত্তৰ পাবলৈ হয়তো সপ্তাহ লাগি যায়, সেইটো সময়ত এই একমাত্ৰ বিশ্বাসটো লৈ আপোনালোক দুয়ো এটা সুন্দৰ সম্পৰ্কত আছিলে আৰু আজি 20 বছৰ পাৰ কৰিলে একেলগে, এণ্ড দেট টু হেপিলি। ইটছ ৰিয়েলি ৰিয়েলি ইনস্পায়াৰিং। থেংক ইউ ছ' মাছ ৰুবিবা, আপুনি আপোনাৰ ষ্টৰি শ্বেয়াৰ কৰিলে। আই উইছ আপুনি আপোনাৰ ফোন নম্বৰটো শ্বেয়াৰ কৰিলে হয়, তেতিয়াহ'লে মই নিজে আপোনাক ফোন কৰিলোঁ হয়, কাৰণ এনেকুৱা ধৰণৰ ষ্টৰিজে বহুত ইনস্পায়াৰ কৰে। আৰু আপুনি এইটো প্লেটফৰ্ম চুজ কৰিলে আপোনাৰ ষ্টৰিটো শ্বেয়াৰ কৰিবলৈ, তাৰ বাবে আমিও বহুত বহুত সুখী। এণ্ড বহুত বহুত ধন্যবাদ আপোনালৈ যে আপুনি আমাৰ সৈতে আপোনাৰ ষ্টৰি শ্বেয়াৰ কৰিলে। আই হোপ আমি জাষ্টিফাই কৰিব পাৰিছোঁ আপোনাৰ ষ্টৰিটিক। আৰু আপোনালোক দুয়োকে বহুত বহুত মৰম, আৰু মোক এনেদৰে মৰম আৰু আশীৰ্বাদ দি থাকিব। থেংক ইউ ৰুবিবা, থেংক ইউ ৰক্তিম ভিন্দু, আৰু আপোনালোক দুয়োৰে ল'ৰা ছোৱালীলৈ বহুত বহুত ৰেড এফ এমৰ পৰিয়ালৰ পৰা মৰম। ছ' এয়া আছিলে আজি ষ্টৰি ট্ৰু লাভ। আপুনিও আপোনাৰ ষ্টৰি মোৰ সৈতে শ্বেয়াৰ কৰি থাকিব, ঠিকনা এই ষ্টৰিটোৰ এণ্ডতে পাই যাব। ছ' প্লিজ এড্ৰেছটি নোট ডাউন কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম এটি নতুন ষ্টৰীৰ সৈতে। আনটিল দেন, টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ। 93.5 ৰেড এফ এম বজাতে ৰহো।
At Giant Eagle, you may have spotted the Stacker. With uncanny MyPerks ability, she stacks up the perks to choose either dollars off or up to 20% off her entire grocery bill. The Stacker, stacking up huge savings with MyPerks. Find your MyPersonality and transform your shopping into free gas and groceries. Full details at GiantEagle.com/MyPerks. Perks cannot be earned or redeemed on select items. Restrictions apply.